নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰি সমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি, অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত স্থান প্ৰদানৰ বিষয়টিক লৈ আলোচনা হোৱাৰ সম্ভাৱনা, সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰৰ আজি এখন সৰ্বদলীয় বৈঠকৰ আহান, বাংলাদেশৰ হিংসাম্মক প্ৰতিবাদৰ বাবে অসমৰ অৰ্ধ শতাধিক শিক্ষাৰ্থীসহ প্ৰায় 1000 ভাৰতীয় শিক্ষাৰ্থী স্বদেশত উপস্থিত, সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী পৰিয়ালক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত আজি UAEৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি কৰিব। অনুষ্ঠানত শ্ৰীমোদীয়ে ভাষণ প্ৰদান কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাইত সামৰণি পৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ে আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰিও অধিৱেশনৰ বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পদ সংৰক্ষণৰ স্থিতি প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আনহাতে নতুন দিল্লী ভাৰত মণ্ডপমত আজিৰ পৰা 31 জুলাইলৈকে হ'বলগীয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সভাত আন বিষয়সমূহৰ লগতে অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাৰ স্থান প্ৰদানৰ বিষয়টিক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। সভাখনত ৰাজ্য সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰায়ো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা কেইবাবছৰ ধৰি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্তিকৰণৰ বিষয়টো ইউনেস্কোৰ সন্মুখত উত্থাপন কৰি আহিছে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। বাংলাদেশৰ হিংসাম্মক প্ৰতিবাদৰ বাবে প্ৰায় 1000 ভাৰতীয় শিক্ষাৰ্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে 778গৰাকী ভাৰতীয় বিদ্যাৰ্থীয়ে স্থল পথেৰে ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি প্ৰায় 200গৰাকী শিক্ষাৰ্থী ঢাকা আৰু চট্টগ্ৰাম বন্দৰৰ পৰা নিয়মীয়া বিমান সেৱাৰে স্বদেশলৈ উভতি আহিছে। আনহাতে উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থীও আছে। এইসকলৰ ভিতৰত একাংশ শিক্ষাৰ্থী মেঘালয়ৰ ডাউকি বাংলাদেশ সীমান্তৰে আৰু আন একাংশ কৰিমগঞ্জ সুতাকান্দি আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰেৰে অসমলৈ উভতি আহিছে। মন্ত্ৰালয়ে কৈছে যে ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু চট্টগ্ৰাম ৰাজশাহী ছিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়োগসমূহে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত সহায় কৰি আছে। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগসমূহে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্ৰৱেশ পথেৰে নিৰাপদ যাত্ৰা সুগম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিছে। ইপিনে ঢাকাৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰায় 300গৰাকী অসমৰ ছাত্ৰ ছাত্ৰী আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতি বুজ লৈ অত্যাধুনিক প্ৰযুক্তিৰে কৃত্ৰিম বান সমাধানৰ আশ্বাস দিছে। নালিয়া পুলৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ তেওঁ বানৰ পৰা ৰাইজক সকাহ দিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বেদখলকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ নাগৰিক সভাৰ পোষকতা কৰে। লগতে বিশেষজ্ঞসকলৰ মতামত পৰামৰ্শ লৈ সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। গুৱাহাটী আই আই টিৰ বিশেষজ্ঞ দলে শীঘ্ৰে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ লগতে তাৰ আধাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী পৰিয়ালক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু শিক্ষকসকলৰ মৃত্যু হলে পৰিয়ালে 60 বছৰলৈকে অৰ্থাৎ অৱসৰৰ সময়লৈকে সম্পূৰ্ণ দৰমহা লাভ কৰে যদিও ঠিকাভিত্তিক শিক্ষকসকলৰ এই সুবিধা নাছিল। ৰাজ্য চৰকাৰৰ এই ঘোষণা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ বাবে বৃহৎ সকাহ হ'ব বুলি আশা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা হেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। শিক্ষা হেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি 8 শিক্ষক সংগঠনৰ প্ৰতিনিধি এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত এখন তিনিজনীয়া সমিতি গঠন কৰি দিছে। শিক্ষা সেতু এপৰ ছফটৱেৰ, হাৰ্ডৱেৰ আৰু ইণ্টাৰনেট সংযোগ আদি বিষয়ত অভিযোগ বা পৰামৰ্শ গ্ৰহণ কৰা, সংশ্লিষ্ট পক্ষসমূহৰ শুনানি অনুষ্ঠিত কৰা, এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এই সমিতি গঠন কৰা হৈছিল। শিক্ষা সেতু এপ ব্যৱহাৰকাৰীসকল অৰ্থাৎ শিক্ষক সংগঠন, শিক্ষক কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসমৰ শিক্ষা সেতু .assam.gov.in যোগে অহা 7 আগষ্টলৈ তেওঁলোকৰ অভিযোগ পৰামৰ্শ দাখিল কৰিব পাৰিব।
पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून
तारीख पर तारीख युग का हो गया अंत नई प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাকৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক মাই গভ নমো এপযোগে দৃঢ় পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে 1800117800 নম্বৰত ফোন কৰি বাৰ্তা বাৰীবদ্ধ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে কালি ধুবুৰী জিলাৰ বীৰ সিং জৰুৱা উন্নয়ন খণ্ডৰ অধীনত বীৰ সিং গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা সজাগতামূলক অনুষ্ঠানৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মহিলা আৰু শিশু উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা তথা পুষ্টিকৰ খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিভাগে গ্ৰহণ কৰা কাৰ্যসূচী মাটিৰ গুণাগুণ পৰীক্ষাকৰণ, ফলমূলৰ খেতি, ৰেচম পালন ইত্যাদি বিভিন্ন স্বাৱলম্বনৰ আধাৰ বিষয়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত বীৰ সিং, স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, ধুবুৰী জিলা কৃষি বিভাগৰ সহকাৰী উন্নয়ন বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 খালী পদৰ বিপৰীতে নিযুক্তি আয়োগে 32 লাখতকৈ অধিক আবেদন লাভ কৰিছে। নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বৰ্গৰ পদৰ বিপৰীতে 11,23,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেদৰে 29 ছেপ্টেম্বৰৰ আগবেলা হ'বলগীয়া স্নাতক পৰ্যায়ৰ পদৰ বাবে 5,29,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেটা দিনতে আবেলি হ'বলগীয়া চালক পদৰ বাবে 2,04,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। 27 অক্টোবৰ আগবেলা হ'বলগীয়া দশম শ্ৰেণী উত্তীৰ্ণ পৰ্যায়ৰ খালী পদৰ বাবে সৰ্বাধিক 8,27,000তকৈ অধিক প্ৰাৰ্থী আৰু অষ্টম শ্ৰেণী উন্নীত পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ বিপৰীতে 5,52,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছে। পৰীক্ষা পৰিচালনাৰ বাবে জিলা আয়ুক্তসকলক ছেবাই পৰীক্ষা কেন্দ্ৰৰ সুব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত 250 জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব পাৰিব। সর্বগত স্বাধীনতা দিবস পালনের উদ্দেশ্যে লক্ষিমপুর জেলা আয়ুক্ত কার্যালয় সভাকক্ষ জেলা আয়ুক্ত সভাপতিত্বত কালি এখন গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। জেলাখনের বিভিন্ন বিভাগের মুরব্বী বিষয়াসকলের উপরি আরক্ষী প্রশাসন, সামরিক আর অর্ধসামরিক বাহিনী আর নাগরিক সমাজের প্রতিনিধিসকলের উপস্থিতিত আয়োজিত এই সভাত স্বাধীনতা দিবস উদযাপন সম্পর্কে বিশদভাবে আলোচনা করা হয়। সভাত আয়ুক্তগুলি নির্ধারিত সময়ের পূর্বে নিজ নিজ দায়িত্বসমূহ নিষ্ঠাৰে পালন করবলে আহ্বান জানায়। দিবসের সংগতি রাখি অনুষ্ঠিত করবলগিয়া বিভিন্ন প্রতিযোগিতাসমূহের বিষয়ে জেলা আয়ুক্তগুলি সদরি করে। ইয়ার উপরি কুচকাওয়াজত অংশগ্রহণ করবলগিয়া দলসমূহক লঘু আহার প্রদান করবলেও সংশ্লিষ্ট বিভাগসমূহক আহ্বান জানায়। অসমীয়া ভাষা সাহিত্যের প্রথিতযশা সাহিত্যিক অসম সাহিত্য সভার প্রাক্তন সভাপতি প্রয়াত ডক্টর লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মারক বক্তৃতা অনুষ্ঠান কালি মৰিগাঁও জেলার জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ডক্টর লক্ষ্মীনন্দন বৰাৰ স্মারক ন্যাসৰ উদ্যোগত আর নতুন সংবাদ গোষ্ঠীর সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানের পৌরত বঁটা প্রাপক নারীরাম দেউৰীয়ে বন্তি প্রজ্বলন করে। অনুষ্ঠানের মূল ভাষণ প্রদান করে শঙ্করী সাহিত্য বিশিষ্ট গবেষক ডক্টর সঞ্জীব কুমার বৰকাকতিয়ে ডক্টর বৰাৰ সাহিত্য কৃতির বিষয়ে দেশ সম্পর্কে ব্যাখ্যা করে। সভা সাহিত্যগুলির পুত্র ডক্টর স্বরূপ নন্দন বৰাই প্রয়াত পিতৃ নামত উৎসর্গিত নিয়োগ কার্যাবলী ব্যাখ্যা করে প্রতি বছরে কটন বিশ্ববিদ্যালয়ের শ্রেষ্ঠ স্নাতক আর স্নাতকোত্তর দুজন ছাত্র ছাত্রী ডক্টর লক্ষ্মীনন্দন বৰা পারদর্শিতা বটা দিয়ার কথা অবগত করে। অনুষ্ঠানত এই বছর কটন বিশ্ববিদ্যালয়ের ভাষার শ্রেষ্ঠ স্নাতকোত্তর দীপশিখা ডেকা আর শ্রেষ্ঠ স্নাতক অপূর্ব নাথক এই বটা প্রদান করা হয়। ভারত আজ শ্রীলঙ্কার রণগিরি ডাম্বোলা আন্তঃরাষ্ট্রীয় ক্রিকেট স্টেডিয়ামত হবলগীয় মহিলার এশিয়া কাপ টি টুয়েন্টি ক্রিকেট প্রতিযোগিতা গ্রুপ এর এখন গুরুত্বপূর্ণ খেলা সংযুক্ত আরব আমিরি রাষ্ট্র ইউএইর বিরুদ্ধে অবতীর্ণ হব। খেলখন ভারতীয় সময় অনুসরি দিনের 2 বজাত আরম্ভ হব। ভারত খেলখনত জয়ী হলে সেমি ফাইনেলত প্রবেশ করব। আয়োজক দল শ্রীলঙ্কা কালি 20 গুণরত্নের অর্ধশতকর সহায়ত বাংলাদেশক 7 উইকেটত পরাস্ত করে। এটা সময়ত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন যদুমণি শইকীয়াৰ পৰা।
উপস্থিতি ইউ পি এছৰ অধ্যক্ষৰ পদত্যাগ, ৰাজ্যত বৰ্তমান যেন দেখা পিছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনত বিগত সপ্তাহটোত 115 গৰাকী প্ৰতিবাদকাৰী নিহত, 1500তকৈও অধিক প্ৰতিবাদকাৰী আহত হৈছে। তাৰ মমতাত ভাৰতৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে বাংলাদেশ এৰিছে। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰিৰ লগতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। দৈনিক জনমভূমি কাকতৰ বাতৰিটোৰ শিৰোনাম সান্ধ্য আইন জাৰি, সেনা মোতায়েন, প্ৰতিবাদৰ যুঁজ দগ্ধ বাংলাদেশ। কাকতে বাংলাদেশত মৃত্যু মিছিল শিৰোনামেৰে বাতৰিটোৰ ফটোসহ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত আৰু নিয়মীয়া বাৰ্তা কাকত দুখনেও প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোৰ সমান্তৰাল ৰূপে ৰাজ্যত বিদ্যুতৰ তীব্ৰ নাটনিৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বিতং বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম নাই প্ৰয়োজনীয় ভল্টেজ, নভৰে ফেন, মাছৰ বহুৱাতে দায়িত্ব শেষ, এ পি ডি চি এলৰ বিদ্যুতৰ ৰূপাভাকত কাহিল জনজীৱন। অসমৰ প্ৰতিজন কাকতে নীট ইউ জি পৰীক্ষাৰ ফলাফলৰ বিসংগতিক লৈ প্ৰস্তুত কৰা এটা বাতৰি। নীটৰ নতুন ফলাফলত বিস্ফোৰক তথ্য পোহৰলৈ স্বাধীনতাৰ গুৰুতৰ বিসংগতিৰ নামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব। এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে প্ৰস্তুত কৰা এটা বাতৰি, পাৰ্লিয়ামেণ্ট মনচুন ছেচন ফ্ৰম টুমৰো, সীতাৰমন টু প্ৰেজেণ্ট ইউনিয়ন বাজেট অন July 23 শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। দা চেণ্টিনেল কাকতে ৰাজ্যৰ বানৰ পিছত উদ্ভৱ হোৱা অৱৰ্ণনীয় পৰিস্থিতি সন্দৰ্ভত এটা বিতং বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম ফ্লাড ৰিচিট বাট থাউজেণ্ডছ অফ পিপল ষ্টিল আনএবল টু ৰিটাৰ্ণ হোম। ইয়াৰ আগতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ এক চমু অৱলোকন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি, অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত স্থান প্ৰদানৰ বিষয়টিক লৈ আলোচনা হোৱাৰ সম্ভাৱনা, সংসদৰ বাবে অধিৱেশনৰ পূৰ্বে চৰকাৰৰ আজি এখন সৰ্বদলীয় বৈঠকৰ আহান, আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত আজি ইউএইৰ বিৰুদ্ধে অৱতীৰ্ণ।